যাত্ৰা পুস্তক ৩৬ অধ্যায়। সেয়ে পবিত্ৰ স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ জিহুৱাই বচলেল আৰু অহলিয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে জিহুৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব। ঈশ্বৰৰ আৱাস নিৰ্মাণ কৰা। তাৰ পাছত মুচিয়ে বচলেল আৰু অহলিয়াবৰ সৈতে জিহুৱাই যিসকল লোকক দক্ষতা দিছিল আৰু ইচ্ছাকৃতভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল তেওঁলোকক মাতিলে। তেওঁলোকে পবিত্ৰ স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইজৰাইলী লোকসকলে আনি দিয়া সকলো উপহাৰ মুচিৰ পৰা গ্ৰহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মুচিৰ আগত ইচ্ছাকৃতভাৱে দান আনিছিল। সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতা সম্পন্ন লোকসকল কামৰ পৰা আহিল। তেওঁলোকে মুচিক ক'লে, জিহুৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল সেই কাৰ্যৰ বাবে প্ৰয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে। সেয়ে মুচিয়ে নিৰ্দেশ দিলে যে তম্বুত থকা লোকসকলে পবিত্ৰ স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে, কিয়নো সকলো কাৰ্য কৰিবৰ অৰ্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকৈ প্ৰয়োজনতকৈ অধিক আছিল। সেয়ে তেওঁলোকৰ মাজত শিল্প কাৰ্য কৰা লোকসকলে আৱাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি, সন সূতা আৰু নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰুবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপুণ শিল্পকাৰ বচলেলৰ কাম আছিল। প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, ২৮ হাত দীঘল আৰু ৪ হাত বহল। তাৰ পাছত বচলেলে ৫খন পৰ্দা ইখনক সিখনৰ লগত যোৰা দিলে আৰু আন ৫খনো ইখনক সিখনৰ লগত যোৰা দিলে। তেওঁ নীলা জৰীৰ পাক প্ৰথমে যোৰা দিয়া ৫খন পৰ্দাৰ শেষৰখনৰ আঙুঠিত লগালে আৰু দ্বিতীয়তে যোৰা দিয়া ৫খন পৰ্দাৰ শেষৰখনৰ আঙুঠিত নীলা জৰীয়ে পাক দিলে। সেই প্ৰথমখন পৰ্দাৰ ৫০টা আঙুঠিত ৫০টা জৰীৰ পাক আৰু দ্বিতীয়তে যোৰা দিয়া পৰ্দাৰ শেষৰ আঙুঠিত ৫০টা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুহাৰি মুখামুখিকৈ লগালে। তেওঁ সোণৰ ৫০টা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে আৰু এইদৰে সেই আৱাস একেলগ কৰি এটা কৰা হ'ল। সেই আৱাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ ১১খন পৰ্দা যুগুত কৰিলে। প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ৩০ হাত আৰু বহলে ৪ হাত। তেওঁ ৫খন পৰ্দা ইখনক সিখনৰ লগত যোৰা দিলে আৰু আন ৬খন পৰ্দা ইখনক সিখনৰ লগত যোৰা দিলে। প্ৰথমে যোৰা দিয়া ৫খন পৰ্দাৰ শেষৰখনৰ আঙুঠিত ৫০টা জৰীৰ পাক আৰু তেনেকুৱাই যোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আঙুঠিত ৫০টা জৰীৰ পাক দিলে। বচলেলে প্ৰথম আৰু দ্বিতীয়তে যোৰা দিয়া পৰ্দাবোৰ লগ লগাই তম্বুৰ একেলগ কৰিবৰ অৰ্থে পিতলৰ ৫০টা হাঁকোটা গঢ়ালে। ৰঙা ৰং কৰা মেৰ ছাগৰ ছালেৰে তম্বুৰ বাবে এটা আৱৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আৱৰণ যুগুত কৰিলে। বচলেলে আৱাসৰ বাবে চিটিম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে। তাৰ এখন তক্তাৰ ১০ হাত দীঘল আৰু ১.৫ হাত বহল আছিল। প্ৰতিখন তক্তাত তেওঁ একে জোখৰ ২টাকৈ ওলোৱা অংশ কৰিলে। এইদৰে তাৰ আৱাসৰ সকলো তক্তা কৰিলে। এইদৰে আবাসৰ বাবে যি তক্তা প্ৰস্তুত কৰিলে তাৰে 20খন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে। বসলেলে সেই 20খন তক্তাৰ তলত ৰূপৰ 40টা চুঙি গহালে। এখন তক্তাৰ তলত তাৰ 2টা খুঁটাৰ বাবে 2টা চুঙি আৰু আন আন তক্তাৰ তলতো 2টাকৈ চুঙি গহালে। আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে 20খন তক্তাৰ যুগুত কৰিলে আৰু সেইবোৰৰ বাবে ৰূপৰ 40টা চুঙি গহালে। এখন তক্তাৰ তলত 2টা চুঙি আৰু আনবোৰ তক্তাৰ তলতো 2টাকৈ চুঙি লগালে। আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে 6খন তক্তাৰ যুগুত কৰিলে। আবাসৰ পিছফালৰ চুক 2টাৰ বাবে 2খন তক্তাৰ যুগুত কৰিলে। প্ৰত্যেক তক্তাৰ তলৰ ফাল খোলা ৰাখিলে, কিন্তু ওপৰ ফালে আঙুঠিৰে এক লক কৰা হ'ল। 2টা চুকৰ বাবে 2খন তক্তা এইদৰে কৰা হ'ল। ৰূপৰ চুঙিৰে সৈতে 8খন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙি সৰ্বমুঠ 16টা, প্ৰত্যেক তক্তাৰ তলত 2টাকৈ চুঙি লগোৱা হ'ল। বসলেলে আবাসৰ এফালৰ তক্তাৰ বাবে 5ডাল আৰু আবাসৰ আনফালৰ তক্তাৰ বাবে 5ডাল আৰু আবাসৰ পশ্চিম দিশে থকা 5ফালৰ তক্তাৰ বাবেও 5ডাল চিটিম কাঠৰ কঠালি ডাং যুগুত কৰিলে। কিন্তু মাজৰ ডাংডাল তক্তাবোৰৰ মাজেদি এমূৰৰ পৰা আন মূৰলৈকে যোৱাকৈ কৰিলে। সেই তক্তাবোৰত সোণৰ পতা মাৰিলে আৰু ডাংবোৰ সোমোৱাবলৈ সেইবোৰত সোণৰ আঙুঠি গহালে আৰু ডাংবোৰতো সোণৰ পতা মাৰিলে। বসলেলে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি হন সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰোবৰ নক্সা তৈয়াৰ কৰা হ'ল। পৰ্দাৰ বাবে চিটিম কাঠৰ 4টা খুঁটা বনাই সেইবোৰত সোণৰ পতা মাৰিলে। খুঁটাৰ বাবে সোণৰ হাকোটা গহালে আৰু ৰূপৰ 4টা চুঙি হাঁচত ঢালিলে। তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি হন সূতাৰে বোৱা শিল্পকাৰে ফুল বচা এখন পৰ্দা যুগুত কৰিলে। পৰ্দাৰ বাবে 5টা খুঁটা আৰু সেইবোৰৰ হাকোটা বনালে। খুঁটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে 5টা পিতলৰ চুঙি তৈয়াৰ কৰিলে।